يا أيها الذين آمنوا لا تتخذوا آباءكم وإخوانكم أولياء إن استحبوا الكفر على الإيمان ومن يتولهم منكم فأولئك هم الظالمون
هي ইমানদার সকল তোমালোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দয়ে যদি ইমানৰ মোকাবিলাত কুফৰিক পছন্দ কৰে তেন্তে সিহঁতক অভিভাৱক ৰূপে গ্ৰহণ নকৰিবা তোমালোকৰ মাজৰ যিসকলে সিহঁতক অভিভাৱক ৰূপে গ্ৰহণ কৰে সিহঁতেই হৈছে জালিম।